এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিৰ ভিতৰত আছে মৰিগাঁও নগাঁও আৰু হোজাই জিলাত আজি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান বিশিষ্ট সাহিত্যিক কবি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ অন্ত্যেষ্টিক্ৰিয়া আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বত বহু প্ৰতীক্ষিত ভাৰত পাকিস্তানৰ খেল টছত জিকি পাকিস্তানৰ ভাৰতক প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও নগাঁও আৰু হোজাই জিলাৰ মুঠ 7964গৰাকী উদ্যোগীৰ মাজত আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে এই উপলক্ষে নগাঁৱৰ নেহৰুবালিত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত পীযুষ হাজৰিকা আৰু কৃষ্ণেন্দু পাল উপস্থিত থাকে আজি মৰিগাঁও জিলাৰ 1944গৰাকী নগাঁও জিলাৰ 4194গৰাকী আৰু হোজাই জিলাৰ 1824গৰাকী সম্ভাৱ্য উদ্যোগীৰ মাজত ধনৰাশি বিতৰণ কৰা হয় এই আঁচনিৰ অধীনত সাধাৰণ শাখাৰ 7923গৰাকীলৈ 2 লাখ টকাকৈ আৰু বৃত্তিগত শাখাৰ 41গৰাকীলৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে এই ধনৰাশিয়ে ব্যক্তিগতভাৱে সকলোকে উপকৃত কৰাৰ লগতে ৰাজ্যৰ উদ্যমিতা খণ্ডকো যথেষ্ট সমৃদ্ধ কৰিব তেওঁ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত পুঁজি লাভ কৰা যোগ্য লোকসকলক শীঘ্ৰে দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে
নগাঁও মৰিগাঁও আৰু হোজাই জিলাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলক আমি চেক বিতৰণ কৰিম এই আঁচনিৰ অধীনত ৰাজ্যত 72,000 যুৱক যুৱতী উপকৃত হ'ব আজিৰ অনুষ্ঠানকে লৈ আমি প্ৰায় 37,000 হিতাধিকাৰীৰ মাজত পুঁজি বিতৰণ কৰিম অহা 6-7 দিনৰ ভিতৰত আমি এই আঁচনিৰ সম্পূৰ্ণ ধন বিতৰণ কৰিবলৈ সক্ষম মাৰ্চ মাহৰ প্ৰথম সপ্তাহত যিটো আত্মনিৰ্ভৰ অভিযান একত যিসকলে 1 লাখ পাইছিল তেওঁলোকৰ ভিতৰত যোগ্যসকলক আমি দ্বিতীয় কিস্তিৰ 1 লাখ টকাও
ডক্টৰ শৰ্মাই আজি নগাঁও চহৰত পুনৰ নিৰ্মাণ কৰি উলিওৱা ৰূপকোঁৱৰ চৌক আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰে তেওঁ এই প্ৰতিমূৰ্তিটো কেৱল ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি নহয় বৰঞ্চ নগাঁও তথা ৰাজ্যখনৰ চহকী কলা ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মৰিকলং বিলৰ পাৰত সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে নতুনকৈ নিৰ্মাণ কৰা শ্ৰদ্ধাঞ্জলি উদ্যানখন মুকলি কৰে নগাঁও চহৰৰ সেউজ পৰিৱেশ সংৰক্ষণৰ জৰিয়তে ৰাজহুৱা অৱসৰ বিনোদনৰ স্থান হিচাপে 25 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই উদ্যানখন নিৰ্মাণ কৰি উলিওৱা হৈছে উদ্যানখনত খোজকঢ়াৰ সুবিধা যোগাভ্যাসৰ স্থান নৌকা বিহাৰ আধুনিক কেফেটৰিয়া আদিৰ সুবিধা আছে এই উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা উপস্থিত থাকে মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা বন্তি ধূপধুনা আৰু নৈবেদ্যৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হয় ঐতিহাসিক শ্ৰীশ্ৰী লংকেশ্বৰ ধামত আজি শিৱ চতুৰ্দশী তিথিৰ সৈতে সংগতি ৰাখি মহাশিৱৰাত্ৰিৰ পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে পামহীৰ ভীমাশংকৰ মন্দিৰতো আজি পুৱাৰে পৰা পীৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে একেদৰে সোমনাথ মন্দিৰ শুক্ৰেশ্বৰ দেৱালয় বশিষ্ঠধাম আদিতো বহু ভক্তৰ সমাগম হৈছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱ পূজাৰ আয়োজন কৰা হৈছে জিলাখনৰ শোলমাৰীত নৱনিৰ্মিত শিৱ মন্দিৰত 4 দিনীয়াকৈ শিৱ পূজা পালন কৰা হৈছে ঐতিহাসিক পাগলাৰতে শিৱ মন্দিৰত কালিৰে পৰা 4 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছে কালি অধিৱেশৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় প্ৰবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱ পূজা চলি আহিছে একেদৰে গোৱালপাৰা চহৰৰ ভূতনাথ শ্মশানতো শিৱ পূজাৰ আয়োজন কৰা হৈছে বজালী জিলাৰ কালদিয়া নৈৰ পাৰত থকা 213 বছৰ পুৰণি বটবৃক্ষৰ তলত থকা শিৱথানত অঞ্চলটোৰ ৰাইজে শিৱৰাত্ৰিৰ উপলক্ষে পূজা অৰ্চনাৰ আয়োজন কৰিছে মৰিগাঁও জিলাৰ জাগীৰোডত ঐতিহাসিক গোভা দেউৰজাৰ দেউশাল চাৰিঘাই শিৱধামত যথাবিহিত পৰম্পৰাৰে শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে আজি আমেৰিকাৰ পৰা অহা 6 জনীয়া পৰ্যটকৰ দলে মন্দিৰ চৌহদ দৰ্শন কৰে এই পূজা সন্দৰ্ভত এয়া আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকন
আজিৰ পৰা মৰিগাঁও জিলাৰ বিভিন্ন শিৱ মন্দিৰত 3-4 দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে শ্ৰী শ্ৰী শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে মৰিগাঁও জিলাৰ ঐতিহাসিক জাগীৰোডৰ দেউশাল মন্দিৰত 4 দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হৈছে উল্লেখ্য যে জনজাতীয় প্ৰথাৰে এই দেওশাল মন্দিরত পূজা অর্চনা করা হয়। আজি পুৱাৰ পৰা হাজাৰ হাজাৰ ভক্তর সমাগম হৈছে। আৰু এই মন্দিৰলৈ এইবেলি আমেরিকা যুক্তরাষ্ট্রৰ পৰা ছগৰাকী বিদেশী পর্যটকে আহিছে শিবরাত্রি উৎসৱৰ লগত বিভিন্ন অনুষ্ঠান পর্যবেক্ষণ কৰিবলৈ। মৰিগাঁও জিলাৰ আন আন যিবোৰ শিৱ মন্দিৰ আছে, মহাদেউশাল, মহেশ ধাম ইত্যাদি বৰ উলহ মাৰহে শিৱ পূজা অৰ্চনা আজিৰ পুৱাৰ পৰা আৰম্ভ হৈছে আৰু ভক্তসকলে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ উদ্দেশ্যৰে সমবেত হৈছে।
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেখেৰী টিঙকে ধৰি বিভিন্ন স্থানত আজি যথাবিহিত ৰীতি নীতিৰে আশুতোষৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু কালিৰে পৰা পাঁচদিনীয়া মেলাৰ আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হৈছে। জিলা প্ৰশাসনে জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো মেলাৰ আয়োজন কৰা হৈছে। মেলাত 500ৰো অধিক ব্যৱসায়ী প্ৰতিষ্ঠানে অংশ লৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ জিলাখনত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। তিনিচুকীয়া নগৰৰ মাকুম পথত থকা শিৱথান বৰডুবিৰ টিলিঙা মন্দিৰত শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাতো শিৱৰাত্ৰি পূজা ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত হৈছে। ডিব্ৰুগড় মহানগৰৰ পাঁচআলিত থকা শিৱ মন্দিৰ, চৌকিডিঙি শ্মশানত থকা শিৱ মন্দিৰকে ধৰি বিভিন্ন অঞ্চলত শিৱৰাত্ৰি পালনৰ বাতৰি পোৱা গৈছে। নগাঁও জিলাৰ সাৰ্বজনীন শিৱ মন্দিৰতো শিৱৰাত্ৰি পালন কৰা হৈছে। ধেমাজি জিলাৰ ঐতিহাসিক খুগুহা দৌলত তিনিদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পালন কৰা হৈছে। শিৱৰাত্ৰি উপলক্ষে আজি পুৱাৰে পৰা দৌলত অগণন ভক্তৰ সমাগম হৈছে। শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি বৰাক উপত্যকাৰ প্ৰাচীন শৈৱতীৰ্থ ভুৱন তীৰ্থক্ষেত্ৰত ভুৱন মেলা আৰম্ভ হৈছে। কাছাৰ জিলাৰ শিলচৰৰ অন্নপূৰ্ণা মন্দিৰ, তাৰাপুৰ শিৱবাৰী, অম্বিকেশ্বৰ মন্দিৰ, শিলচৰ শ্মশানঘাটকে ধৰি বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত ভক্তসকলে ধূপ দীপ নৈবদ্যৰে ভোলানাথৰ আৰাধনা কৰিছে। শ্ৰীভূমি জিলাতো পৰম্পৰা বৰ্তাই ৰাখি মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তসকলে পূজা অৰ্চনা কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ আজি কিছু সময় পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে নতুন প্ৰজন্মক চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি অহাৰ বাবে উৎসাহিত কৰে। চলচ্চিত্ৰ ক্ষেত্ৰখন প্ৰতিভা বিকাশৰ অন্যতম ক্ষেত্ৰ বুলি তেওঁ মত প্ৰকাশ কৰে।
অসমৰ চলচ্চিত্ৰৰ উন্নয়ন উত্তৰণ আমাৰ সকলোৰে কাম্য। চলচ্চিত্ৰ প্ৰেমী হিচাপে চৰ্চাৰ বিষয় হয় যে চলচ্চিত্ৰ ভাল বা বেয়া, সেই বিষয়বিলাক চলচ্চিত্ৰ ৰক্ষীসকলে নিৰ্ণয় কৰে। ছবি সদায় ভাল আৰু নান্দনিকতাৰে পৰিপূৰ্ণ সৃষ্টিৰ প্ৰতিভাৰ বিকাশৰ অনন্য এটা পথ। গতিকে আমি ঘপককে এটা কমেণ্ট আমি ডেফিনেটলি কোৱাত কোনো অসুবিধা নাই, কিন্তু এই সৃষ্টিৰ লগত জড়িত হৈ থকা প্ৰতিজন শিল্পী, কলা কুশলীৰ পৰা আৰম্ভ কৰি এই উদ্যোগটোৰ লগত জড়িতসকলৰ নিৰন্তৰ প্ৰয়াস তাত নিহিত হৈ থাকে। মই ভাবো যে আমাৰ এই চলচ্চিত্ৰৰ যাত্ৰাক আগুৱাই লৈ যাবলৈ হলে আমি নিশ্চিতভাৱে পজিটিভ ভাইব্ৰেশ্যন, পজিটিভ পৰিৱেশ আমি সকলোৱে নিৰ্মাণ কৰা উচিত।
এইবেলি বেলকনিত ভগৱান ছবিখনে 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। শব্দ নিঃশব্দ কোলাহল ছবিখনক 2021 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ধনজিৎ দাসে 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। শংকু ৰাজকোঁৱৰ আৰু জুবলি বৰুৱালৈ 2020 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা আৰু ৰাজদীপলৈ 2020 বৰ্ষৰ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা আগবঢ়োৱা হৈছে। 2020 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হৰিশ খান্না আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মন্দাকিনী গোস্বামীয়ে লাভ কৰিছে। এই বঁটাত এখন প্ৰশস্তিপত্ৰৰ লগতে 50,000 টকাৰ পৰা 2,00,000 টকাকৈ পুৰস্কাৰ আগবঢ়োৱা হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভাত 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। কালি দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক, কবি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি গুৱাহাটী নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। আজি অন্তিম যাত্ৰাৰ পূৰ্বে অসম সাহিত্য সভাই গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত বড়োৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। তেওঁৰ নশ্বৰ দেহ সাহিত্য সভা ভৱনলৈ অনাৰ পাছতে সভাৰ সদস্যসকলে পুষ্পাঞ্জলি তৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে অসম সাহিত্য সভাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি দহটা কাৰ্যালয়ৰ দিনটোৰ বাবে পতাকা অৰ্ধনমিত কৰি ৰখা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বড়োৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ। প্ৰয়াত সাহিত্যিকগৰাকীয়ে বড়োৰ লগতে অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰিছিল। তেওঁ দুবাৰকৈ বড়ো সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তৰেণ বড়ো সাহিত্য একাডেমীৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল। নিখিল বড়ো ছাত্ৰ সন্থা এপছুৱে আজি সংগঠনটোৰ 59 সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে পশ্চিমবংগতো উদযাপন কৰে। চিৰাং জিলাৰ ভিৰাংগাঁও হাইস্কুল খেলপথাৰত এপছুৱে বিভিন্ন কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে দিৱস উদযাপন কৰে। অনুষ্ঠানৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত এপছুৰ সভাপতি দীপেন বড়োৱে বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন উত্তৰণৰ ক্ষেত্ৰত এপছুৱে পালন কৰি অহা ভূমিকাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত কোকৰাঝাৰ সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, বিজনী কলেজৰ সহযোগী অধ্যাপক ডঃ গৌগম ব্ৰহ্ম কছাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ বৰদলনি বন শিবিৰ এলেকাত আজি দুপৰীয়া গঁড়ৰ আক্ৰমণত এজন বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানত নিয়মীয়া টহলৰ সময়ত এটা গঁড়ে বনকৰ্মী দুজনক আক্ৰমণৰ লক্ষ্য কৰি লয়। গুৰুতৰভাৱে আহত দুয়োজনকে ততালিকে কহৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে চাহাবুদ্দিন নামৰ গৃহৰক্ষী জোৱানজনক চিকিৎসকে মৃত ঘোষণা কৰে। ৰমেন বৰা নামৰ আনজন বনকৰ্মীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। সংগীত নাটক একাডেমীৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয়ৰ সহযোগত আজি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত প্ৰাতিজ্ঞ শীৰ্ষক এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। সংগীত নাটক একাডেমী বঁটাপ্ৰাপক শিল্পী যোগেন দত্ত বায়ন, হৰিচৰণ ভূঞা বৰবায়ন, কৰুণা বৰা আৰু ভৱেন বৰবায়নকে ধৰি অন্যান্য শিল্পীসকলে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সংগীত নাটক একাডেমীৰ উত্তৰ পূব কেন্দ্ৰৰ সঞ্চালক ডঃ অৰূপ বৰদলৈয়ে আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৰিচৰণ শইকীয়াই সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ লগতে মাজুলীৰ নতুন চামগুৰি সত্ৰৰ মুখাশিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত হেমচন্দ্ৰ গোস্বামীয়ে মুখাশিল্প সংস্কৃতি প্ৰদৰ্শন কৰে। বৰপেটা সত্ৰৰ লোকশিল্পী গুণীন্দ্ৰনাথ ওজাই অংকীয়া ভাওনা আৰু বৰগীত বিষয়ত কেইবাগৰাকীও সহশিল্পীৰ সৈতে প্ৰদৰ্শনমূলক বক্তৃতা আগবঢ়াই সকলোকে আপ্লুত কৰে। দেশৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰি অহা প্ৰাতিজ্ঞ শীৰ্ষক এই অনুষ্ঠানৰ অষ্টাদশ অনুষ্ঠানটি মাজুলী মহাবিদ্যালয়ত আয়োজন কৰাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই সংগীত নাটক একাডেমীৰ শলাগ লয়।
মাজুলীৰ আউনীআটী সত্ৰই বিশিষ্ট শিক্ষাবিদ তথা গৱেষক ডঃ খগেন শৰ্মালৈ 2026 বৰ্ষৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা আগবঢ়াইছে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে আজি এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে উদাসীন সত্ৰৰ পৰম্পৰা, ত্যাগ আৰু দৰ্শন সন্দৰ্ভত কৰা গৱেষণাৰ স্বীকৃতিস্বৰূপে ডঃ শৰ্মালৈ এই বঁটা আগবঢ়োৱা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত খন্তেক পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ বহু প্ৰতীক্ষিত খেলখন আৰম্ভ হ'ব। পাকিস্তানে টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনাইছে। ইয়াৰ পূৰ্বে আজি চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই নামিবিয়াক 31 ৰণত পৰাস্ত কৰে। আমেৰিকাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 199 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নামিবিয়াই নিৰ্ধাৰিত অভাৰত 6টা উইকেট হেৰুৱাই 168 ৰানহে কৰিবলৈ সমৰ্থ হয়। বজালি জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী শৈলেন্দ্ৰনাথ দাসৰ যোৱা নিশা পাঠশালাৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মধুমেহ আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ প্ৰয়াত দাস প্ৰায় 3 বছৰ ধৰি চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 72 বছৰ। নেতাগৰাকীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি দলীয় নেতাকৰ্মী, অনুষ্ঠান প্ৰতিষ্ঠান আৰু স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মৰিগাঁও, নগাঁও আৰু হোজাই জিলাত আজি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ। মহাশিৱৰাত্ৰিৰ উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান। বিশিষ্ট সাহিত্যিক, কবি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ অন্ত্যেষ্টিক্ৰিয়া আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোত বহু প্ৰতীক্ষিত ভাৰত পাকিস্তানৰ খেল। টছত জিকি পাকিস্তানৰ ভাৰতক প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ।
এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।